এয়া আকাশবাণী গুৱাহাটী দুপৰীয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই গায়ত্ৰী শৰ্মা চক্ৰৱৰ্তী। ৰাজ্যৰ 4 লাখ চাহ জনগোষ্ঠীৰ পৰিয়ালক মাতৃপত্তা প্ৰদান কৰা হ'ব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত কালি দিছপুৰৰ লোকসেৱা ভৱনত অনুষ্ঠিত মন্ত্ৰীসভাৰ বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। বৈঠকৰ পাছত এখন সংবাদমেলত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে চাহ জনগোষ্ঠীৰ লোকসকলক বাগিচাৰ লাইনৰ মাটিৰ পট্টা দিয়াৰ সন্দৰ্ভত বিতংভাৱে আলোচনা কৰি এই সম্বন্ধীয় প্ৰস্তাৱত নীতিগতভাৱে অনুমোদন জনোৱা হ'ব। কাইলৈ জিলা আয়ুক্তসকলৰ সৈতে এই সন্দৰ্ভত বৈঠক অনুষ্ঠিত হ'ব বুলি মুখ্যমন্ত্ৰী শৰ্মাই জানিবলৈ দিয়ে। মন্ত্ৰীসভাই মৰাণ, মটক আৰু চাহ জনগোষ্ঠীৰ লোকসকলক জনসংখ্যা নীতিৰ আওতাৰ পৰা আঁতৰাই ৰখাৰ সিদ্ধান্তত অনুমোদন জনায়। জনসংখ্যা নীতি অনুসৰি দুটাতকৈ অধিক সন্তান থকা লোকে চৰকাৰী চাকৰি লাভ কৰিব নোৱাৰে অথবা পঞ্চায়ত নিৰ্বাচন খেলিব নোৱাৰে। মন্ত্ৰীসভাৰ বৈঠকত চাহ শ্ৰমিক আৰু মৰাণ মটক সম্প্ৰদায়ৰ লোকসকলক এই নীতিৰ পৰা ৰেহাই দিয়াৰ সিদ্ধান্ত লোৱা হয় বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। ৰাজ্যিক মন্ত্ৰীসভাই শিক্ষকৰ কল্যাণ সুনিশ্চিতকৰণৰ বাবে অসম প্ৰাথমিক আৰু মাধ্যমিক বিদ্যালয় শিক্ষক নিযুক্তি আৰু বদলি নিয়ন্ত্ৰণ সংশোধনী বিধেয়ক 2025 অনুমোদন জনায়। এই সংশোধনীৰ অধীনত 12,000 ঠিকাভিত্তিক শিক্ষকক নিয়মীয়াকৰণৰ বাবে আবেদনৰ অনুমতি প্ৰদান কৰা হ'ব। ধেমাজি জিলাৰ গোগামুখত কালিৰে পৰা মিচিং ক্ৰীড়া মহোৎসৱৰ তৃতীয় সংস্কৰণ অনুষ্ঠিত হৈছে। মিচিং জনগোষ্ঠীৰ পিছপৰা গ্ৰাম্যাঞ্চলৰ প্ৰতিভাৱান খেলুৱৈসকলক ৰাজ্যিক আন্তঃৰাজ্যিক পৰ্যায়ৰ লগতে বিশ্বৰ দৰবাৰতো এখন মঞ্চ প্ৰদানৰ অৰ্থে আয়োজিত এই ক্ৰীড়া মহোৎসৱত ৰাজ্যৰ 17খন জিলাৰ 3,000 নিৰ্বাচিত খেলুৱৈয়ে বিভিন্ন খেলত অংশগ্ৰহণ কৰিব। ক্ৰীড়া মহোৎসৱৰ শুভাৰম্ভণি অনুষ্ঠানত কালি শিল্পী জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি 3টা নাহৰ গছৰ পুলি ৰোপণ কৰা হয়। ধেমাজি জিলা আয়ুক্ত ৰাহুল সুৰেশ জাভিৰে গেমছ ভিলেজৰ আদৰণি তোৰণ মুকলি কৰে। উদ্বোধনী অনুষ্ঠানত মন্ত্ৰী বিমল বৰা, লোকসভাৰ অধ্যক্ষ প্ৰদান বৰুৱা, বিধায়ক মানৱ ডেকাকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। মহোৎসৱত ৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন খেলুৱৈ অম্লান বৰগোহাঁই আৰু ৰুণজুন পেগু মুখ্য অতিথি হিচাপে উপস্থিত থাকে। 4দিনীয়া কাৰ্যসূচীৰে আয়োজিত প্ৰতিযোগিতাখন গোগামুখ মহাবিদ্যালয় খেলপথাৰ, গোগামুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়, জংকী পানৈ উচ্চ মাধ্যমিক বিদ্যালয় আৰু গোগামুখ বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হ'ব। মিচিং জাতীয় এই ক্ৰীড়া মহোৎসৱ সন্দৰ্ভত আয়োজকে আমাৰ সংবাদদাতাক এইদৰে কয়।
যোৱাবাৰতকৈ যথেষ্ট উন্নত ধৰণে সকলোখিনি ব্যৱস্থা কৰা হৈছে আৰু খেলুৱৈ যথেষ্ট এইবাৰ বাঢ়িছে আৰু ইয়াতে প্ৰায় 5,000 আমাৰ খেলুৱৈয়ে হওক, আমাৰ কি বুলি কয় ভলেণ্টিয়াৰ হওক বা বিভিন্ন শিল্পীয়ে হওক, 5,000 খোৱাৰ ব্যৱস্থা কৰা হৈছে আৰু ইয়াতে প্ৰায় 4,000 ছোৱালীয়ে হওক ল'ৰা হওক ইয়াত থাকিবলৈ ব্যৱস্থা কৰা হৈছে। এইবাৰ যথেষ্ট ল'ৰা ছোৱালীয়ে চাকৰি পাইছে আৰু তাৰ ফলাফল পাইছোঁ আৰু ৰাষ্ট্ৰীয় পৰ্যায়তো তেওঁলোকে সুনাম অৰ্জন কৰিবলৈ ভাল ফলাফল দেখাবলৈ সক্ষম হৈছে বা ৰাজ্যিক পৰ্যায়ত তেওঁলোক সক্ষম হৈছে। গতিকে মই ভাবোঁ যে এইটো মিচিং স্পৰ্টছ কাৰ্নিভেলৰ এটা এচিভমেণ্ট বুলি ভাবোঁ।
মিচিং সংগঠন TMPK-ৰ উদ্যোগত আৰু মিচিং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য পৃষ্ঠপোষকতাত অনুষ্ঠিত এই মহোৎসৱৰ পৰহিলৈ সামৰণি পৰিব। শিল্পী জুবিন গাৰ্গৰ সমাধিক্ষেত্ৰৰ পবিত্ৰতা ৰক্ষাৰ বাবে কামৰূপ জিলা দণ্ডাধীশে কেতবোৰ নিৰ্দেশনা জাৰি কৰিছে। বিভিন্ন পক্ষ আৰু স্থানীয় ৰাইজৰ সৈতে আলোচনাৰ পাছত জাৰি কৰা নিৰ্দেশনা অনুসৰি জুবিন গাৰ্গৰ সোণাপুৰৰ কমৰকুচিত থকা সমাধিস্থলীত দৈনিক পুৱা 6 বজাৰ পৰা নিশা 10 বজালৈকে দৰ্শনাৰ্থীয়ে প্ৰৱেশ কৰি প্ৰিয় শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাব পাৰিব। এই নিৰ্ধাৰিত সময়ৰ বাহিৰে আন সময়ত কোনো লোকে সমাধিক্ষেত্ৰত প্ৰৱেশ কৰিব নোৱাৰিব। একেদৰে সুৰাসক্ত বা নিচাগ্ৰস্ত লোকে সমাধিক্ষেত্ৰৰ চৌহদৰ ভিতৰত প্ৰৱেশ কৰিব নোৱাৰিব। সমাধিক্ষেত্ৰৰ আশে পাশে সুৰা সেৱন আৰু বিতৰণৰ ক্ষেত্ৰতো কঠোৰভাৱে নিষেধাজ্ঞা জাৰি কৰা হৈছে। জুবিন গাৰ্গৰ মৃত্যু ঘটনা সন্দৰ্ভত উলুবাৰীৰ CID কাৰ্যালয়ৰ কিছু সময়ৰ পূৰ্বে পন্নী গৰিমা শৰ্কীয়া গাৰ্গ আৰু ভগ্নী পামী বৰঠাকুৰ হাজিৰ হৈছে। আজি বিশেষ তদন্তকাৰী গোটে ছিংগাপুৰত জুবিন গাৰ্গৰ মৃত্যু ঘটনা সন্দৰ্ভত দুয়োগৰাকীৰে ভাষ্য গ্ৰহণ কৰিব। উল্লেখযোগ্য যে জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ উচিত তদন্ত বিচাৰি পন্নী গৰিমা শৰ্কীয়া গাৰ্গেও এখন এজাহাৰ দাখিল কৰিছিল। সেই অনুসৰি আজি ভাষ্য প্ৰদানৰ বাবে পন্নী গৰিমা শৰ্কীয়া গাৰ্গ আৰু ভগ্নী পামী বৰঠাকুৰ CID কাৰ্যালয়ত উপস্থিত হৈছে। গোচৰ সংক্ৰান্তত আজি আন কেইবাজনো লোক বিশেষ তদন্তকাৰী গোটৰ সন্মুখত হাজিৰ হৈছে। বিশ্বনাথ জিলাৰ অন্তৰ্গত চতিয়াৰ দক্ষিণ অঞ্চলৰ পশ্চিম কটৰাটিৰ বাসিন্দা ফাতেমা বেগম নামৰ এগৰাকী মহিলাৰ ঘৰত যোৱা নিশা দুৰ্বৃত্তৰ দলে ভয় ভাবুকিৰে নগদ ধন আৰু সোণৰ আ অলংকাৰ লৈ পলায়ন কৰে। চতিয়া আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ এই সংক্ৰান্তত তদন্ত আৰম্ভ কৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানে অন্ত পৰিল। পৰৱৰ্তী বাতৰি দুপৰীয়া 1:40 বজাত।